এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা আৰু মোৰ সৈতে আছে নিৰ্মালী শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কাইলৈ প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষা, ডিমা হাছাও জিলাৰ উমৰাংছ' আৰক্ষী থানাৰ অধীনৰ 19 কিলোমিটাৰ এলেকাৰ সমীপত স্কুল বাছৰ শোকাবহ দুৰ্ঘটনা, এগৰাকী ছাত্ৰীৰ নিহত, কেইবাগৰাকীও গুৰুতৰভাৱে আহত, পবিতৰা অভয়াৰণ্যত বন বিভাগ আৰু কেইবাটাও বেচৰকাৰী সংস্থাৰ সহযোগত পক্ষী গণনা সম্পন্ন, আৰু মৰিগাঁও জিলাৰ জাগিৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাৰ আজি সামৰণি, আৰু ICC চেম্পিয়নছ ট্ৰফীৰ বাবে 15 জনীয়া ভাৰতীয় দল ঘোষণা। এতিয়া শুনক বিতং বাতৰি। শিক্ষা বিভাগে প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত কৰিব। কাইলৈ দুইবেলা দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত স্নাতক পৰ্যায়ত 39,224 গৰাকী প্ৰাৰ্থী আৰু স্নাতকোত্তৰ পৰ্যায়ত 30,358 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। এই পৰীক্ষাৰ সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে বিভিন্ন জিলাত কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। জিলাসমূহত জাৰি কৰা নিৰ্দেশনা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষাৰ সৈতে জড়িত কৰ্তৃপক্ষৰ বাহিৰে আন ব্যক্তিৰ উপস্থিতি নিষিদ্ধ কৰা হৈছে। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ চাৰিওফালে বাহন ৰখাৰ ব্যৱস্থা সীমিত কৰা হৈছে। পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, কেলকুলেটৰ, স্মাৰ্ট হাতঘড়ী, ব্লুটুথ আদি ইলেক্ট্ৰনিক সঁজুলি অনাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্ধন দেৱগোস্বামীৰ নেতৃত্বত 40 জনীয়া ভকত বৈষ্ণৱৰ এটা দল আজি প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ ৰাওনা হৈছে। এই উপলক্ষে আজি পুৱা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা উলিওৱা ভাগৱত শোভাযাত্ৰাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে। উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে প্ৰথমবাৰৰ বাবে মহাকুম্ভ মেলাত নামঘৰ, মণিকূট আৰু ৰাঙলী চৰা নিৰ্মাণ কৰি উলিয়াইছে। একেদৰে কামাখ্যা মন্দিৰৰ এটি আৰ্হিও নিৰ্মাণ কৰা হৈছে। ভকত বৈষ্ণৱৰ এই দলটোৱে ভাগৱত পাঠ, অংকীয়া ভাওনা, সত্ৰীয়া নৃত্য আৰু নাম প্ৰসংগ পৰিৱেশন কৰিব। দলটো পৰহিলৈ প্ৰয়াগৰাজত উপস্থিত হ'ব। ডিমা হাছাও জিলাৰ উমৰাংছ' আৰক্ষী থানাৰ অধীনৰ 19 কিলোমিটাৰ এলেকাৰ সমীপত আজি পুৱা এটা শোকাবহ স্কুল বাছ দুৰ্ঘটনা সংঘটিত হয়। এটা চৰকাৰী বিবৃতিযোগে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ক্ষেত্ৰ বিষয়াই জনাইছে যে এই দুৰ্ঘটনাত এগৰাকী ছাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে 6গৰাকী ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে। আহত ছাত্ৰ ছাত্ৰীসকলক জৰুৰীকালীন চিকিৎসাৰ বাবে হোজাই হাম চিকিৎসালয়লৈ লৈ যোৱা হয়। নিহত ছাত্ৰীগৰাকী 10 বছৰীয়া ডালিমাৰ ৰংহাংপি বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত ছাত্ৰ ছাত্ৰীসকল হ'ল আৰ্কলিংচন হানছে, ফেলিহা থিংচংপি, চৰমুকৰং টেৰাং, দিব্যা ৰংহাংপি, ৰূপলিন ইংটিপি আৰু মালিন টেৰণপি। ইয়াৰ লগতে চৰকাৰী বিবৃতি অনুসৰি সামান্যভাৱে আহত আন 16গৰাকী ছাত্ৰ ছাত্ৰীক আৰক্ষীৰ লগতে এটা জৰুৰীকালীন সঁহাৰি দলে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে। দুৰ্ঘটনাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও সম্পূৰ্ণ তদন্ত চলাই থকা হৈছে বুলি জিলাখনৰ প্ৰশাসনে জানিবলৈ দিছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 118 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰিও AIR নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত বন বিভাগ তথা প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক আৰু আন কেইবাটাও বেচৰকাৰী সংস্থাৰ সহযোগত আজি জলচৰ পক্ষী গণনা কাৰ্যসূচী সম্পন্ন কৰা হয়। 2023-24 বৰ্ষত 56টা প্ৰজাতিৰ প্ৰায় 8,000 পক্ষীৰ তুলনাত এইবাৰ প্ৰায় 10,000 প্ৰজাতিৰ পক্ষী আছে বুলি গণনাকাৰীসকলে প্ৰকাশ কৰিছে। অভয়াৰণ্যখনত পক্ষীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতেই কেইবাটাও নতুন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা গৈছে বুলি পবিতৰা অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিছে। তামোলপুৰ আৰক্ষী অভিযান চলাই ভাৰত ভূটান সীমান্তৰ দৰঙা মেলাত অবৈধ পেট্ৰল ভৰ্তি 7খন বাহন জব্দ কৰাৰ লগতে 6গৰাকী লোকক আটক কৰিছে। প্ৰতিখন বাহনতে অতিৰিক্ত তেলৰ টেংকী সংযোগ কৰি লৈ 600 লিটাৰৰো অধিক পেট্ৰল ভূটানৰ পৰা আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে ভাৰত ভূটান সীমান্তত একাংশ তেল মাফিয়াই ভূটানৰ পৰা অবৈধভাৱে ক্ৰয় কৰি আনি তামোলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি চৰকাৰৰ ৰাজহ সংগ্ৰহত বৃহৎ ক্ষতি কৰি আহিছে। তামোলপুৰ আৰক্ষীয়ে এই ক্ষেত্ৰত অধিক গুৰুত্ব দি তেল মাফিয়াৰ চক্ৰটো উৎখাত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰ্মালী শৰ্মাৰ পৰা।
মৰিগাঁও জিলাৰ জাকি ৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাৰ আজি সামৰণি পৰে। আজি গুভা ৰজা দীপ সিং দেওৰজাই দ্বিতীয়খন ৰাজদৰবাৰ অনুষ্ঠিত কৰে। এই ৰাজদৰবাৰত মধ্য অসমৰ তিৱা ৰজাসকলে অংশগ্ৰহণ কৰে। গুভা দেওৰজাৰ অৰমবিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বিষয়াবৰ্গই প্ৰতীকী ৰূপত কৰ সংগ্ৰহৰ পাছতে তিনিদিনীয়া এই মেলাৰ সামৰণি পৰে। তিনিদিনীয়া এই মেলাৰ বিষয়ে মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকনে এইদৰে কয়।
আজি সামৰণি পৰিল তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ঐতিহাসিক গুভা দেওৰজাৰ জোনবিল মেলা। মেলাৰ তৃতীয় তথা আজিৰ অন্তিম দিনা গুভা দেওৰজাৰ অৰমবিলত অনুষ্ঠিত হয় সমূহীয়া মাছ ধৰা পৰ্ব। হাতে হাতে জাল জুলুকি পল হোকা আদি মাছ মৰা সঁজুলি লৈ বিভিন্ন প্ৰান্তৰ পৰা অহা মাছুৱৈ নামিল বিলত। যিহেতু গুভা ৰজাৰ মাঘ বিহুৰ উৰুকা আজি, সেই উৰুকাৰ নিশা নিজ পৰিয়ালবৰ্গলৈ সৈতে তৃপ্তিৰে এসাজ খোৱাৰ হেঁপাহেৰে বিলত নামিল সহস্ৰ লোক। ইয়াৰ পিছত এই মেলাথলীত উপস্থিত হয় গুভা দেওৰজা দীপ সিং দেওৰজা আৰু তেওঁ পাৰিষদবৰ্গ। ৰজাৰ উপস্থিতিত মেলাথলীত অনুষ্ঠিত হয় দ্বিতীয় ৰাজদৰবাৰ আৰু আনফালে আন এটা অনুষ্ঠান অনুষ্ঠিত হয় কবিতা। কবিতাৰ অনুষ্ঠানটো তিৱা আৰু অসমীয়া দুয়োটা ভাষাতেই অনুষ্ঠিত হৈছিল। পৰৱৰ্তী সময়ত গুভা দেওৰজাৰ নিৰ্দেশ মতে ৰজা বা বিষয়াই মেলাথলীত প্ৰতীকী ৰূপত কৰ কটল সংগ্ৰহ কৰাৰ পিছত সামৰণি পৰিল জোনবিল মেলা।
বৰপেটাত আজিৰে পৰা তিনিদিনীয়াকৈ শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। এই সমাৰোহৰ মথুৰাদাস বুঢ়া আটা ৰংগক্ষেত্ৰৰ দ্বাৰ উন্মোচন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে। ইয়াৰ লগতে অধিবক্তা দীপক দাসে ভাওনা সমাৰোহৰ স্মৃতি তৰ্পণ কৰে। ৰাজ্য চৰকাৰে ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত বিশেষ পৰিচয় প্ৰদান কৰাৰ উদ্দেশ্যে অহা 24 ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত ঝুমুৰ বিনন্দিনী শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিবলৈ লৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিচৰা কামৰূপ জিলাৰ কমলপুৰ আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝুমুৰ শিল্পীসকলৰ বাবে অহা 20 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈ সমষ্টি দুটাৰ অধীনত সমষ্টি পৰ্যায়ৰ নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছে। কমলপুৰ বিধানসভা সমষ্টিৰ বাবে মাণ্ডাকাটা দুৰ্গা মন্দিৰ প্ৰাংগণত আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ বাবে ৰজাপাৰা কলঘৰ সমূহীয়া প্ৰেক্ষাগৃহত সুকীয়া সুকীয়াকৈ এই কৰ্মশালা পাতিবলৈ লোৱা হৈছে। আগ্ৰহী শিল্পীসকলক কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ আহান জনোৱা হৈছে। যোৱা 15 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা শিৱসাগৰ জিলাৰ বেদবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ আজি সামৰণি পৰে। বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই মহাৰজত জয়ন্তীৰ আজি অন্তিম দিনা বিদ্যালয়খনৰ চৌহদৰ পৰা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে শিক্ষানুষ্ঠানখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে অনাগত দিনত সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। শোভাযাত্ৰাত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে হুঁচৰি পৰিৱেশন কৰে। উল্লেখযোগ্য যে 1949 চনতে প্ৰতিষ্ঠা লাভ কৰা বেদবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সমগ্ৰ অঞ্চলতে সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইজন খেলুৱৈক গঢ় দি এখন অগ্ৰণী শিক্ষানুষ্ঠানৰূপে নিজৰ এটা সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতিষ ITA প্ৰেক্ষাগৃহত কাইলৈ বিশিষ্ট সাংবাদিক ৰাধিকামোহন ভাগৱতীৰ 93 সংখ্যক জন্মদিন উপলক্ষে এখন প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বৰেণ্য গল্পকাৰ অপূৰ্ব শৰ্মাই ৰাধিকামোহন ভাগৱতীৰ নিৰ্বাচিত সম্পাদকীয় শীৰ্ষক এখনি গ্ৰন্থ সংকলন উন্মোচন কৰিব। অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ ডঃ হীৰেণ গোহাঁই আৰু বিশিষ্ট বুৰঞ্জীবিদ ডঃ ৰাজেন শইকীয়া উপস্থিত থাকিব। শ্ৰীভূমিৰ আৰক্ষী দলে আজি গোপন তথ্যৰ ভিত্তিত অসম ত্ৰিপুৰা সীমান্তৰ চোৰাইবাৰী তালাচী চকীত অভিযান চলাই এখন বাহনৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰে। ঘটনা সন্দৰ্ভত পশ্চিমবংগৰ ৰবিউল শ্বেখ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী তদাৰকী কুশে ধুবুৰীৰ বন সংমণ্ডল বিষয়া হিৰণ্য পাঠকৰ নাৰেঙ্গীৰ বাসগৃহত আজি অভিযান চলায়। আয় বহিৰ্ভূত সম্পত্তি অৰ্জনৰ গোচৰত অভিযুক্ত পাঠকৰ বাসগৃহত আজি পুৱাৰে পৰা কেইবাঘণ্টাজোৰা অভিযান চলাই তদাৰকী কুশৰ দলটোৱে কেতবোৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰে। বাতৰি পৰৱৰ্তীৰ অংশৰ বাবে উভতি যাওঁ হওক মৃদুস্মিতা শৰ্মাৰ ওচৰলৈ।
নলবাৰী জিলাৰ বিলবেছৰ দেৱালয়ৰ বাকৰিত অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন অধিৱেশন কালিৰে পৰা অনুষ্ঠিত হৈছে। বিশিষ্ট নাট্যকাৰ তথা অসম নাট্য সন্মিলনৰ প্ৰাক্তন সম্পাদক ৰমেশ কুমাৰ হালৈয়ে এই অধিৱেশন উদ্বোধন কৰে। অধিৱেশনৰ আজি দ্বিতীয় দিনা কেন্দ্ৰীয় বিষয়ববীয়া, মণ্ডল আৰু জিলা সমিতিৰ বিষয়ববীয়া আৰু কেইবাগৰাকী নাট্যকৰ্মীয়ে 61খন পতাকা উত্তোলন কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা 8:02 ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সমূহীয়া অনাতাঁৰ কেন্দ্ৰ বিষয়ক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। ইয়াত ৰাজ্যখনৰ কেইবাটাও সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ উপস্থাপকসকলে অংশগ্ৰহণ কৰিব। ষ্টুডিঅত থাকিব সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী অন্যতম বাটকটীয়া ভাস্কৰজ্যোতি আচাৰ্য আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰ। বৰপেটা জিলাৰ হাৰিকাটা গাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী প্ৰসন্ন কুমাৰ গোস্বামীৰ কালি নিজ বাসভৱনত দেহাৱসান ঘটে। অসম চৰকাৰৰ অধীনস্থ মথাউৰি আৰু বান নিয়ন্ত্ৰণ বিভাগত 1955 চনত কৰ্মজীৱন আৰম্ভ কৰা প্ৰয়াত গোস্বামীয়ে 1992 চনত বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰৰ পাছত বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা গোস্বামীৰ মৃত্যুৰ সময়ত বয়স আছিল 93 বছৰ। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 MHz-ৰ লগতে ফেচবুক পেজ এ আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR নিউজ GHY আৰু ইনষ্টাগ্ৰামত AIR নিউজ গুৱাহাটী ফলো কৰিব পাৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰতিদিনে পুৱা 7:55 আৰু সন্ধিয়া 6 বজাত প্ৰচাৰ কৰি অহা বাতৰিত উজনিৰ বাতৰি বুলি নামকৰণ কৰাৰ বাবে কিছুসংখ্যক শ্ৰোতাই আপত্তি দৰ্শোৱাৰ বাতৰি বিভাগৰ দৃষ্টিগোচৰ হৈছে। এই ক্ষেত্ৰত বাতৰি বিভাগে স্পষ্ট কৰিব বিচাৰে যে ৰাজ্যখনক উজনি আৰু নামনি নামেৰে বিভাজন কৰাৰ কোনো উদ্দেশ্য বাতৰি বিভাগৰ নাই। আকাশবাণীৰ সঞ্চালকালয়ৰ নিৰ্দেশ মৰ্মে পূৰ্বে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰি বুলেটিন বৰ্তমান গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হৈছে। সেয়েহে এই বাতৰিক উজনিৰ বাতৰিৰূপে নামকৰণ কৰা হৈছিল। তৎসত্বেও শ্ৰোতাসকলৰ অনুভূতিৰ প্ৰতি শ্ৰদ্ধা জনাই এই দুয়োখন বাতৰি বুলেটিনক উজনি অসমৰ বাতৰিৰূপে নামকৰণ কৰা হৈছে। এই বাতৰি বুলেটিনকো অসমৰ সকলো শ্ৰোতাই আদৰি ল'ব বুলি আশা কৰা হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে ICC চেম্পিয়ন্স ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ বাবে 15-জনীয়া দল ঘোষণা কৰিছে। কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ শামীক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বত খেলিবলগীয়া এই দলটোত শুভমন গিল, যশস্বী য়েশৱাল, বিৰাট কোহলি, KL ৰাহুল, ঋষভ পন্ত, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ আৰু অৰ্শদীপ সিঙে স্থান লাভ কৰিছে। ভাৰতে 19 ফেব্ৰুৱাৰীত আৰম্ভ হ'বলগীয়া চেম্পিয়ন্স ট্ৰফীত অংশগ্ৰহণ কৰাৰ বাবে ডুবাইলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে 6, 9 আৰু 12 ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে 3খন এদিনীয়া খেলত অৱতীৰ্ণ হ'ব। ভাৰতক চেম্পিয়ন্স ট্ৰফীৰ গ্ৰুপ এত স্থান দিয়া হৈছে আৰু দলটোৱে 20 ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। ভাৰত 23 ফেব্ৰুৱাৰীত পাকিস্তান আৰু 2 মাৰ্চত নিউজিলেণ্ডৰ মুখামুখি হ'ব। ভাৰতৰ আটাইকেইখন খেল ডুবাইত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানত অনুষ্ঠিত কোনো খেলত অংশগ্ৰহণ নকৰিবলৈ লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত দলটোৱে খেলিবলগীয়া প্ৰতিখন খেল ডুবাইৰ আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত খেলুৱাৰ দিহা কৰা হৈছে। নতুন দিল্লীৰ KD যাদৱ ইনডোৰ ষ্টেডিয়ামত আজি সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত ভাৰতীয় যুটি চিৰাগ চেট্টী আৰু সত্বিক সাইৰাজ ৰণকী ৰেড্ডী তৃতীয় বাছনিৰ মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতীয় যুটিটোৱে কালি কোৱাৰ্টাৰ ফাইনেলত তেওঁলোকৰ দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক 21-10, 21-17 গেমছত পৰাস্ত কৰিছিল। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কাইলৈ প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষা। ডিমা হাছাও জিলাৰ উমৰাংছো আৰক্ষী থানাৰ অধীনৰ 19 কিলোমিটাৰ এলেকাৰ সমীপত স্কুল বাছৰ শোকাবহ দুৰ্ঘটনা। এগৰাকী ছাত্ৰী নিহত, কেইবাগৰাকীও গুৰুতৰভাৱে আহত। পবিতৰা অভয়াৰণ্যত বন বিভাগ আৰু কেইবাটাও বেচৰকাৰী সংস্থাৰ সহযোগত পক্ষী গণনা সম্পন্ন। মৰিগাঁও জিলাৰ জাগিৰোডৰ জোনবিলৰ পাৰত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাৰ আজি সামৰণি আৰু ICC চেম্পিয়ন্স ট্ৰফীৰ বাবে 15-জনীয়া ভাৰতীয় দল ঘোষণা। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 8 বজাত শুনিবলৈ পাব।